ইফিচিয়া পত্ৰ ৬ অধ্যায়। হে সন্তানসকল, তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো ঈশ্বৰৰ দৃষ্টিত এয়ে উচিত, তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰা। এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। তেতিয়াহে তোমালোকৰ কল্যাণ হ'ব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা। হে পিতৃসকল, তোমালোকে নিজ নিজ সন্তানসকলৰ খং নুতুলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক। দাসসকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভুসকলৰ আজ্ঞাধীন হোৱা। কেৱল চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহয়, বৰং নিজকে খ্ৰীষ্টৰ দাসৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভুসকলৰ সেৱাকৰ্ম কৰা। তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা। মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নোহোৱা, প্ৰতিজনে সকলো সৎকৰ্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা। আপোনালোক যিসকল প্ৰভু, আপোনালোকেও আপোনালোকৰ দাসসকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হ'ব আৰু তেওঁৰ কোনো পক্ষপাত নাই। ধৰ্মযুদ্ধ আৰু সেই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ অৱশেষত প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওক যাতে চৈতানৰ নানাবিধ কৌশলৰ বিৰুদ্ধে থিয় হ'ব পাৰে, কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ যুগৰ শাসনকৰ্তা আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। এই হেতুকে আপোনালোকে ঈশ্বৰৰ আটাই সাজ পোছাক পিন্ধি লওক। মন্দ দিনত চৈতানক প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক। এতেকে সত্যৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্তা গ্ৰহণৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময়হৰ সমুখ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওক। পৰিত্ৰাণ, শিৰস্থান আৰু আত্মাৰ তৰোৱাল ৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক আৰু ইয়াৰ কাৰণে পৰদি ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক। মোৰ কাৰণেও প্ৰাৰ্থনা কৰিব যাতে শুভবাৰ্তাৰ নিগুৰতত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়, কিয়নো মই শুভবাৰ্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ। প্ৰাৰ্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবাৰ্তা কোৱা উচিত মই সেইভাৱে যেন সাহসেৰে ক'বলৈ পাৰিম। শেষ কথা, মই কেনে আছো, কি কৰিছো, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুকিকৰ পৰা সকলো জানিব পাৰিব। আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰে মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টই ভাইসকলক শান্তি আৰু বিশ্বাসহিত প্ৰেম দান কৰক। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰতি যিসকলে অক্ষয় প্ৰেম কৰে সেই সকলোৰে লগত অনুগ্ৰহ থাকক।